গুড মৰ্ণিং, ইটো আকাশবাণী কহিমা, খুজুৰ লগা খবৰ পুৰি আছে কংলংলা। নতুন ইউনিয়ন কাউন্সিল অব মিনিষ্টাৰ্ছ কাৰণে পৰ্টফলিঅ' খন জনাই দিছে। ইউনিয়ন মিনিষ্টাৰ ৰাজনাথ সিং লগত ডিফেন্স মিনিষ্টাৰ হিচাপ ৰাখি আছে আৰু অমিত যাদৱ হোম মিনিষ্টাৰ আৰু মিনিষ্টাৰ অফ কৰ্পৰেশ্যন হিচাপ, ইটোৰ লগত নিৰ্মলা সীতাৰমনো ফাইনেন্স মিনিষ্টাৰ হিচাপ থাকি যাবলৈ আৰু ডঃ এছ জয়শংকৰো এক্সটাৰনেল এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপ জনাই দিছে। নীতিন গডকাৰী বা মিনিষ্ট্ৰী অব ৰোড ট্ৰান্সপৰ্ট আৰু হাইৱেজটো দুবাৰ ৰাখি আছে। পীয়ুষ গোয়েল বা মিনিষ্ট্ৰী অব কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী আৰু ধৰ্মেন্দ্ৰ প্ৰধান লগতে এডুকেশ্যন মিনিষ্টাৰ লগত কামটো দিছে। বিজেপি প্ৰেচিডেণ্ট জে পি প্ৰকাশ নাড্ডাও নতুন হেল্থ আৰু কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ মিনিষ্টাৰ হবলৈ আছে আৰু পহিলা লগা মধ্যপ্ৰদেশ চীফ মিনিষ্টাৰ শিৱৰাজ সিং চৌহানো নতুন এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ আছে। অশ্বিনী বৈষ্ণৱটো নতুন মিনিষ্টাৰ অফ ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং হবলৈ আছে। তাৰ পৰা ৰেল মিনিষ্ট্ৰী লগা চাৰ্জ ছবিহীন আৰু কিখনা ধৰিবলৈ আছে। কিৰণ ৰিজিজুটো নতুন মিনিষ্টাৰ অব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ হবলৈ আৰু অন্নপূৰ্ণা দেৱীৰ লগত ৱিমেন আৰু চাইল্ড ডেভেলপমেণ্ট লগা পৰ্টফলিঅটো দিছে। এল জি পি লিডাৰ চিৰাগ পাছোৱানৰ লগতো মিনিষ্ট্ৰী অব ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীজ ডিচি আৰু জ্যোতিৰাদিত্য সিন্ধিয়াটো নতুন কমিউনিকেশ্যনছ আৰু ডনাৰ মিনিষ্টাৰ হবলৈ আছে। জে ডি এছ লিডাৰ এইচ ডি কুমাৰস্বামীৰ লগতে হেভি ইণ্ডাষ্ট্ৰীজ মিনিষ্ট্ৰী আৰু ষ্টীল মিনিষ্ট্ৰীটো দিছে। সৰ্বানন্দ সোণোৱাল বা পৰ্ট শ্বিপিং আৰু ৱাটাৰৱেজ মিনিষ্ট্ৰী চাই ৰাখিবলৈ আছে। প্ৰধানমন্ত্ৰী আৱাজ যোজনা নীতিত 3 কৰোৰ এডিশ্যনেল ৰুৰেল আৰু আৰ্বান হাউচ হোল্ডছ বনাবলৈ কাৰণে এচিষ্টেঞ্চ দিবলৈ প্ৰপজেল দি চৰকাৰ বা মঞ্জুৰ দিছে। নতুন বনাই লোৱা এন ডি এ চৰকাৰ লগা সবচে পহিলা কেবিনেট মিটিং নাই দিল্লীত যোৱাকালি ৰাখি কিনা ইটো কাৰণে ফেচলা বনাইছে। চেণ্ট্ৰেল চৰকাৰ পৰা প্ৰধানমন্ত্ৰী আৱাজ যোজনাটো চাল 2015 পৰা ইমপ্লিমেণ্ট কৰি কিনা টকা পইচা মুটবটো এলিজিবল ৰুৰেল আৰু আৰ্বান হাউচ হোল্ডছ লগতে বেচিক এমিউনিটিজ লগতে ঘৰ খান বনাবলৈ দি আছে। ষ্টেটে 3টা মিউনিচিপেল কাউন্সিলছ আৰু 36 টাউন কাউন্সিলছে ইউ এল বি ইলেকশ্যন কাৰণে নমিনেশ্যনছ দিবলৈ আজিটো অন্তিম দিন আছে। নমিনেশ্যনছ দিয়াটো আজি চাম 3 বজাত বন্ধ হবলৈ আছে। যোৱাকালি ডাক্তৰ চব মিলাই কিনা 394 মানুহ খান পৰা নিজৰ নমিনেশ্যনছ ফাইল কৰিছে। যন্ত্ৰ পৰা 144 মাইকী খান মিলাই কিনা ইউ এল বি ইলেকশ্যনছ কাৰণে খাৰা কৰি আছে। ষ্টেট ইলেকশ্যন কমিশ্যন পৰা কৈছে কি 6টা ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টছে 14 টাউন কাউন্সিলছ পৰা কোনো নমিনেশ্যনছ ফাইল কৰিয়ে নাই। ইতিয়ালৈকে 142 কেণ্ডিডেটছ খান এন ডি পি বিৰ পৰা 39 বিজেপি কেণ্ডিডেটছ 26 কংগ্ৰেছ 18 এন পি পি 14 এন পি এফ পাংস্তা এন চি পি 9টা জে ডি ইউ পাংস্তা এল জি পি কেণ্ডিডেটছ 8টা আৰ পি আৰ এ আৰু 135 ইণ্ডিপেণ্ডেণ্টছ পৰা নমিনেশ্যনছ খান ফাইল কৰিছে। মণিপুৰ চীফ মিনিষ্টাৰ এন বীৰেন সিং বৰা তাইলকা এডভান্স ছিকিউৰিটি টীম ওপৰ হামলা কৰি দি নিন্দা কৰি দিছে। সিং বৰা কৈছে কি চিএম লগা এডভান্স ছিকিউৰিটি টীম লগা হামলা হোৱাটো চীফ মিনিষ্টাৰ আৰু মণিপুৰ লগা মানুহখন ওপৰত চিধা হামলা হোৱা আছে। তাৰ পৰা বিশ্বাস জনাই দিছে কি বিয়া কাম কৰিয়াৰ খিলাফ চৰকাৰ বা নাছাৰিব। চীফ মিনিষ্টাৰ এন বীৰেন সিং লগা এডভান্স ছিকিউৰিটি ফায়াৰ কিট টীম লগতে কিছুমান অঞ্জান হাতিয়াৰ ধৰিয়া বুটমাছ মানুহখন বা কোটলিন চিনাম বস্তি চামনি নেশ্যনেল হাইৱে 37 নিউ কেটেল মানবি কাংপুপি ডিষ্ট্ৰিক্টে যোৱাকালি খুজুৰ হামলা হৈছে। সিং বৰা জখম হোৱা ড্ৰাইভাৰ লগতে যাই কিনা লগ কৰিছে। জন্তু গুলী লগাত জখম হৈ কিনে এটা প্ৰাইভেট হস্পিটেল ইম্ফাল দি ইলাজ কাৰণে এডমিট হৈছে। একেই সময়তে ছিকিউৰিটি ফৰ্চেছ বা ঘটনা জাকা দি চাৰ্চ অপাৰেশ্যন জাৰি যায় আছে। এতিয়া লগত এন এইচ 3070 অহা যোৱা দি দিগদাৰী নহবলৈ ছিকিউৰিটি চাপথান দি ৰাখি আছে। আৰু চীফ ছেক্ৰেটেৰী নাগালেণ্ড জি আলাম্ব্ৰা চীফ ছেক্ৰেটেৰী লগা ৰেচিডেঞ্চিয়েল কনফাৰেন্স হলটো চীফ ছেক্ৰেটেৰী লগা ৰেচিডেঞ্চিয়েল কমপ্লেক্স কইমাদি যোৱাকালি খোলাই দিছে। জুমা কৰি থাকিয়াকাল লগতে কোঠা কৰি আলাম্ব্ৰা কৈছে নতুন কনফাৰেন্স হল বনাই দিয়াৰ পৰা চৰকাৰ লগা দৰকাৰ খান পুঞ্জাবলী আৰু এইটো মানুহখন কাৰণে উন্নতি দিবলৈ আছে। তাৰ পৰা উমেদ দিছে কি কনফাৰেন্স হল বা ষ্টেটি আহি বুলি থাকিয়া বেছি চীফ ছেক্ৰেটেৰীজ কাল লগতে ছাৰ্ভিছ আৰু সুখ সুবিধা দিবলৈ আছে। এছিষ্টেণ্ট চীফ ইঞ্জিনিয়াৰ চি এ ডাব্লিউ ডি সংতিপা আমৰ পৰা কৈছে কি প্ৰজেক্টটো যোৱা চাল নৱেম্বৰ 20 তাৰিখ পৰা চুৰু কৰিছে আৰু 22 মে 2024 খতম হৈছে। আমৰ পৰা কৈছে কি আৰ চি চি বিল্ডিং শ্লক ৰুফ ষ্ট্ৰাকচাৰ লগত কনফাৰেন্স হল আৰু এটা পেণ্ট্ৰিৰ পৰা 840.72 স্কোৱাৰ ফিট জাগাটো কাভাৰ কৰি আছে। আৰু আজি ফুজুৰ লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি কাৰণে ভাল দিন হবি।